Good morning. Itu Akashvani Kohima. Pujur laga khobor puri asi imkong langla. National Democratic Alliance NDA pra soplaka monjori Prime Minister Narendra Modi logot itu laga leader hisab juakali elect korise. NDA leaders laga meeting do Prime Minister laga ghor Nai Delhi te rakhya samay itu resolution pass kori dikena koise ke Modi laga leadership nijedi NDA sarkar laga jua 10 sal samay di India re sob field te sob jaga unnati hua dikhiloise. Resolution pra koise ke desh laga manokan bra ekta mushput leadership logodi absolute majority bra choita ডিকেটস পাছতে নাৰুকিকানা তিচেৰাবাৰ কাৰণে ইলেক্ট কৰিছে। মদিবা কৈছে কি এইটোতো নাৰুকিকানা তিচেৰাবাৰ চৰকাৰ কাৰণে বেছি ডাঙৰ মেণ্ডেট এটা আছে। মিটিং সময়তে সবলগা মঞ্জৰ দি এন ডি এ চৰকাৰ বা দেশ লগা সব জাগা উন্নতিৰ কাৰণে নাৰুকিকানা কাম কৰিবলৈ ফেচলা বনাইছে। এন ডি এ পাৰ্টনাৰ্ছ বা কৈছে মোদীৰ লগতে বিকশিত ভাৰত কাৰণে চাফা সপনা থাকি আছে। লিডাৰ্ছ কান পৰা বি দুনিয়া দি তাইৰ লগা কাম পৰা ইণ্ডিয়া লগা ইজ্জত উঠাই দিয়া দি বধাই দিছে। মোদী পৰা পভাৰ্টি হাতাই দিবলৈ কাম কৰি দিবি তাই খান বা বধাই দিছে। ইটোৰ লগত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, বিজেপি প্ৰেচিডেণ্ট জে পি নাড্ডা আৰু ছিনিয়ৰ বিজেপি লিডাৰ্ছ ৰাজনাথ সিং আৰু অমিত শ্বাহ খান বা মিটিং দি যোগ লৈছে। তেলেগু দেশম পাৰ্টী চিফ এন চন্দ্ৰবাবু নাইডু, জনতা দল ইউনাইটেড চিফ আৰু বিহাৰ চিফ মিনিষ্টাৰ নীতিশ কুমাৰ, শিৱসেনা শেণ্টি গ্ৰুপ লিডাৰ আৰু মহাৰাষ্ট্ৰ চিফ মিনিষ্টাৰ একনাথ শেণ্টি, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস চিফ চিৰাগ পাছৱান আৰু এন ডি এ কনষ্টিটুৱেণ্টছ লগা দুচৰা লিডাৰ্ছ খান পৰা বি মিটিং দি যোগ লৈছে। চিফ মিনিষ্টাৰ নিপিৰিঅ' পৰা নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এ লগা লিডাৰ হিচাপে সবলগা মঞ্জৰ পৰা ইলেক্ট হোৱা দি কংগ্ৰেচুলেট কৰিছে। ইণ্ডিয়া লগা মানুহখন বা এন ডি এ চৰকাৰ লগতে মেণ্ডেট দিছে বুলি কৈ ৰিঅ' পৰা মোদীৰ লগতে ষ্টেট লগা পূৰা মিল মিলাপ দিয়া আৰু মানুহখন লগা সুখ সুবিধা ভাল কৰি দি কিনে দেশ বনাই দিয়া দি মুদব দি বুলি বিশ্বাস জনাই দিছে। ইণ্ডিয়া ব্লক লগা পাৰ্টনাৰ্ছ পৰা যোৱাকালি নাই দিল্লী দি লগ কৰি কিনা চেণ্টাৰ দি চৰকাৰ বনাবলৈ দৰকাৰ কাম কাৰণে কোঠা কৰিছে। মিটিং দু কংগ্ৰেছ প্ৰেচিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে লগা অফিচিয়েল ঘৰ নাই দিল্লী দি ৰাখিছে। মিটিং সময়তে কংগ্ৰেছ প্ৰেচিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে পৰা কৈছে এলায়েন্স পৰা সব পাৰ্টী খান জন পৰা আমি খান কনষ্টিটিউশ্যন লগা প্ৰেম্পল দি ভেলিউজ লিখি থাকিয়া দি নিজৰ আচল দৰকাৰ কমিটমেণ্ট ৰাখি আছে তাই খান সব লগত চোৱাকাত কৰিছে। ইণ্ডিয়া ব্লক মিটিং পাছতে খবৰ মানুহ খান লগতে কোঠা কৰে কংগ্ৰেছ প্ৰেচিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে পৰা কৈছে কি এলায়েন্স পাৰ্টনাৰ্ছ বা দেশ দি এতিয়া পলিটিকেল অৱস্থা থাকি আদি কথা কৰিছে। কংগ্ৰেছ লিডাৰ্ছ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী, জে এম এম লগা কল্পনা সোৰেন, এপ লগা সঞ্জয় সিং, সমাজবাদী পাৰ্টীৰ চিফ অখিলেশ যাদৱ, আৰ জে ডি লগা তেজস্বী যাদৱ, CBIM leader Sitaram Yechuri and CPSP chief Sharad Pawar, DMK chief MK Stalin are dosura kanba meeting di joklai se. Nagaland Police Department pakwesi keitu laga officers Jawan Mota aro Mikey khan laga dorkar khande sob samoy di itu pra surakshit rakhi ase. ডিপাৰ্টমেণ্ট পৰা কৈছে কি তোলাকা পাৰ্চনেল খান ষ্টেট ফিডৰ আৰু বাহাৰ চবটি নিজৰ কাম কৰি চব সময়তে বেচিক মিনিমাম ফেচিলিটিজ দিবলৈ হতাই গৌতম খান জল্দি উঠাই দি আছে। ওডিশা দি নাগালেণ্ড আই আৰ বেটেলিয়ন পাৰ্চনেল খান কাউণ্টিং চেণ্টাৰ্ছ বা নিজৰ কোম্পানী পষ্ট দি জুন মহিনা 5 তাৰিখ ফুজৰ দি পাইডেল যাই থাকে আৰু পাৰ্চনেল খান লগতে নিজৰ কেম্পটি ৱাপাছ যাবলৈ কাৰণে গাড়ী নাদিয়া ওপৰত খুচি না হোৱা লগা ভিডিঅ' ক্লিপিং ইত্যাদি দি ক্লেৰিফাই কৰি কিনে এইটো বিশ্বাস খান জনাই দিছে। এইটোৰ পৰা কৈছে কি পুলিচ হেডকোৱাৰ্টাৰ্ছ কহিমাৰ পৰা জনাই দিয়া হিচাপ কমাণ্ডেণ্ট 14th NIP আই আৰ বেটেলিয়ন বা একটা চাম্পিং কণ্টেক্ট কৰি দিছে আৰু কৈছে কাম বেছি হৈ যোৱাৰ কাৰণে ডিষ্ট্ৰিক্ট পুলিচ পৰা ঠিক সময় গাড়ী দিবলৈ পাৰি অনাই বুলি কৈছে। SP জাজপুৰ ওডিশাৰ পৰা ইডিঅ' পৰা মনাফচুচ জনাই দিছে আৰু চব লজিষ্টিক মদ অব দি দৰকাৰ হিচাপ ট্ৰান্সপৰ্টেশ্যন দি বুলি আৰু আহি থাকে সময় ডিউটি নিচিনা নহবলৈ ঠিক কৰি দিয়া গৌতম উঠাই দিয়া বিশ্বাস জনাই দিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ব্ৰহ্মাংগীয়া হিচাপ গাড়ীখনটো এফ কোম্পানী 14th NIP আই আৰ বেটেলিয়ন লগতে দিছে আৰু 14th NIP আই আৰ বেটেলিয়ন খান ভূৱনেশ্বৰ আৰু জাজপুৰ দি পঠাই দিয়া লগা চব ডিউটি পাৰ্চনেল বা নিজৰ ডিউটিটো ভাল পৰা কৰিছে বুলি PHQ লগত জনাইছে। আৰু ডেপুটি কমিশনাৰ কহেমা কুমাৰ ৰামনিকান্ত পৰা কহেমা মাও ৰাস্তা নেশ্যনেল হাইৱে দি সৰু টুলঙৰ পৰা হালকা গাড়ীখন পলা বুলি ৰাতি 7 বাজিৰ পৰা ফুজিঅ' 7 বাজিদাক মানা থাকিয়াদো এতিয়া লুকে লুকে পৰা খোলাই দিছে। কিন্তু ভাৰী আৰু ডাঙৰ গাড়ীখন পলা বুলিতো আকুতি জনাই দিয়া হিচাপ মানা থাকিবলৈ আছে। আৰু আজি ফুজিঅ' লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আছে। আপুনি খান চব কাৰণেই ভাল দিন হবি।